হিতুপদেশ 14 অধ্যায়। জ্ঞানবতী মহিলায় নিজৰ ঘৰ নিৰ্মাণ কৰে, কিন্তু অজ্ঞানী মহিলায় নিজৰ হাতেৰে তাক ভাঙি পেলায়। যিজনে সৰল পথত চলে তেওঁ জিহুৱাক ভয় কৰে, কিন্তু যিজনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে। অজ্ঞানী লোকৰ মুখৰ পৰা তেওঁৰ অহংকাৰৰ অংকুৰ ওলায়, কিন্তু জ্ঞানী লোকৰ উঠে সেইবোৰ সংৰক্ষিত কৰে। য'ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে, কিন্তু খাৰ গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়। বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়, কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়। নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়, কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়। অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা, কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা। নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্ৰজ্ঞা, কিন্তু অজ্ঞানী লোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন। দুখাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানী লোকে নিন্দা কৰে, কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে। হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়, কিন্তু অচিনাকি লোকে সেই আনন্দত ভাগ ল'ব নোৱাৰে। দুষ্ট লোকৰ ঘৰ ধ্বংস কৰা হয়, কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মংগলে থাকিব। কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰলবোধ হয়, কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ'ব পাৰে। যিজন অবিশ্বাসী তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব, কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব। যিজন শিক্ষিত নহয় তেওঁৰ সকলো বিশ্বাস কৰে, কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে। জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে, কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে। খন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে, আৰু যিজনে কুকল্পনা কৰে তেওঁ ঘৃণনীয় হয়। অশিক্ষিত লোকৰ মূৰ্খতা বংশানুকৰ্মে থাকে, কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ। যিসকল পাপী তেওঁলোকে সৎ লোকৰ আগত প্ৰণিপাত কৰে, আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিক লোকৰ দুৱাৰ দলিত প্ৰণিপাত কৰে। দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সংগীয়েই ঘৃণা কৰে, কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে। যিজনে চুবুৰীয়াক হেয়জ্ঞান কৰে তেওঁ পাপ কৰে, কিন্তু যিজনে দৰিদ্ৰ লোকক দয়া কৰে তেওঁ আনন্দিত হয়। যিসকলে বেয়া পৰিকল্পনা কৰে তেওঁলোক জানো বিপদগামী নহয়, কিন্তু যিসকলে মংগল কল্পনা কৰে তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্ৰহণ কৰে। সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়, কিন্তু যেতিয়া কেৱল আলোচনা হয় তেতিয়া দৰিদ্ৰতালৈ আগবাঢ়ি যায়। জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট, কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে। সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে, কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়। জিহুৱাক ভয় কৰাই দৃঢ় বিশ্বাস, আৰু এইয়ে তেওঁ সন্তানসকলৰ বাবে আশ্ৰয়স্থল হ'ব। জিহুৱালৈ ভয় ৰখাই জীৱনৰ ভুমুকস্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফাণ্ডৰ পৰা আঁতৰি থাকিব পাৰিব। ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়, কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়। ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক, কিন্তু বেগাই খং উঠা লোকে নিজৰ মূৰ্খতা প্ৰকাশ কৰে। শান্ত হৃদয় শৰীৰৰ বাবে জীৱনস্বৰূপ, কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ। যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে তেওঁ নিজৰ সৃষ্টিকৰ্তাক হাও দিয়ে, কিন্তু যিজনে অভাৱী লোকক দয়া কৰে তেওঁক সন্মান কৰে। দুষ্ট লোক নিজৰ কুকৰ্মৰ দ্বাৰাই পতিত হয়, কিন্তু ধাৰ্মিক লোকে মৃত্যুটো আশ্ৰয় পায়। প্ৰজ্ঞা হৃদয়ৰ সূক্ষ্ম দৰ্শিতাত প্ৰতিষ্ঠিত হয়, কিন্তু অজ্ঞানী লোকসকলৰ মাজতো তেওঁ নিজকে প্ৰকাশ কৰে। সৎ কাৰ্য কৰাৰ দ্বাৰাই দেশৰ উন্নতি হয়, কিন্তু পাপ যিকোনো লোকৰ বাবে কলংক স্বৰূপ। জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে, কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।